ما عندكم ينفد وما عند الله باق ولنجزين الذين صبروا أجرهم بأحسن ما كانوا يعملون
তোমালোক রসলত যে আছে সেয়া নিশেষ হব আৰু আল্লাহৰ রসলত যে আছে সেয়া হৈছে স্থায়ী সেয়ে যিসকলে ধৈৰ্য ধাৰণ কৰিছে নিশ্চয় আমি তেওঁলোকক তেওঁলোকে যি কৰিছিল তাতোকৈ শ্ৰেষ্ঠ প্ৰতিদান প্ৰদান কৰিম।